লেবিয়া পুস্তক ছয় অধ্যায়। জিহুৱাই মুচিক ক'লে, আৰু মুচিয়ে ক'লে, কোনোৱে যদি জিহুৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়, সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁ হাতত গতাই দিয়া হ'ল বা হেৰুৱা বস্তু পাই ৰাখিলে তাক পুনৰ ঘূৰাই দিব লাগিব, বা যিকোনো বিষয়ত যদি তেওঁ মিছা শপত খালে তেনেহ'লে নিশ্চয়কৈ সম্পূৰ্ণৰূপে তেওঁ সেই বস্তুৰ ক্ষতিপূৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচ ভাগৰ এভাগ বেছিকৈ দিব লাগিব। আৰু তাৰ দোষ প্ৰকাশিত হোৱা দিনা তেওঁ সেই বস্তুৰ প্ৰকৃত গৰাকীক দিব লাগিব। তেওঁ দুখাৰ্থক বলিদানৰ কাৰণে জিহুৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিঘুনি মতা মেৰ নিজৰ দুখাৰ্থক বলিস্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব। পুৰোহিতে জিহুৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ৰ কৰিব আৰু যি কৰ্মৰ দ্বাৰাই তেওঁ দোষী হয় সেই দোষৰ পৰা তেওঁ ক্ষমা পাব। বলি আৰু নৈবেদ্য আদি বিষয়ে পুৰোহিতসকলে পালন কৰিবলগীয়া বিধি। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি হাৰুণক আৰু তেওঁ পুত্ৰসকলক এই আজ্ঞা দিয়া, হোমৰ নিয়ম এই, হোম দ্ৰব্য উৰে ৰাতি আনকি ৰাতিপুৱালৈকে বেদীৰ ওপৰত জুইশালত থাকিব আৰু বেদীৰ জুই তাৰ দ্বাৰাই জ্বলি থাকিব। পুৰোহিত হন সূতাৰ অন্তবাস পিন্ধিব আৰু বেদীৰ ওপৰত অগ্নিকৃত হোমৰ পাছত যি ভস্ম বাকী থাকে তাক গুচাই বেদীৰ দাঁতিত থ'ব। পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু চাউনীৰ বাহিৰৰ কোনো হুচি ঠাইলৈ সেই ভস্ম লৈ যাব আৰু বেদীৰ ওপৰত জুই তাত সদায় জ্বলি থাকিব, নুনুমাব। পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব আৰু তাৰ ওপৰত হোম বলি সজাই দিব আৰু মংগলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব। বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব, ই কেতিয়াও নুমাই নাযাব। শস্য উৎসৰ্গ কৰাৰ নিয়ম এই, হাৰুণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত জিহুৱাৰ সন্মুখত উৎসৰ্গ কৰিব। পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুৰি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধূপ ধূনা লৈ তাৰ স্মৰণাৰ্থক অংশ বুলি হুঘ্ৰাণৰ অৰ্থে জিহুৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব। ইয়াৰ অৱশিষ্ট ভাগ হাৰুণ আৰু তেওঁ পুত্ৰসকলে ভোজন কৰিব। সমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব। সমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ'ব। মই নিজ অংগীকৃত উপহাৰৰ পৰা তেওঁলোকক পাবলগীয়া ভাগ বুলি তাক দিলোঁ। পাপাৰ্থক বলি আৰু দুখাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ। হাৰুণৰ সন্তানসকলৰ মাজত যিকোনো পুৰুষে তাক ভোজন কৰিব পাৰিব। জিহুৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এই পুৰুষানুকৰ্মে চিৰকাল তোমালোকৰ অধিকাৰ হ'ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব তেওঁ পবিত্ৰ হ'ব। পাছত জিহুৱাই মুচিক পুনৰ ক'লে, হাৰুণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁ পুত্ৰসকলে জিহুৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব সেয়ে এই, তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুৰি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব। তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব। সেয়ে ভাজা হ'লে তাক তুমি ভিতৰলৈ আনিবা। তুমি জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে সেই ভক্ষ নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা। পাছত হাৰুণৰ পুত্ৰসকলৰ মাজৰ যিজন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ'ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক জিহুৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ'ব। এয়ে চিৰস্থায়ী বিধি। পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব। জিহুৱাই মুচিক ক'লে, তুমি হাৰুণ আৰু তেওঁ পুত্ৰসকলক কোৱা, পাপাৰ্থক বলিদানৰ নিয়ম এই, যি ঠাইত হোম বলি কটা হ'ব সেই ঠাইতে জিহুৱাৰ সন্মুখত পাপাৰ্থক বলিও কটা হ'ব, সেয়ে অতি পবিত্ৰ। যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব তেওঁৱেই তাক ভোজন কৰিব। সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব। যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব তেওঁ পবিত্ৰ হ'ব। আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত চিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা। কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ'ব, তাক ভাঙি পেলাব লাগিব। যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব। পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব, সেয়ে অতি পবিত্ৰ। আৰু পবিত্ৰ স্থানত প্ৰায়চিত্ৰ কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ'ব, সেই বলিৰ অলপো ভোজন কৰা নহ'ব, তাক জুইত পুৰি পেলোৱা হ'ব।